এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তনত অনুমোদন শিক্ষা অথবা কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা কোনো অসম সন্তানৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হলে তেওঁৰ নশ্বৰ দেহ ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থাৰে ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনি মুকলি জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত এছ আই টিৰ প্ৰয়াত শিল্পীগৰাকীৰ সৈতে বিভিন্ন প্ৰকাৰে জড়িত থকা কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ আমেৰিকাৰ দুগৰাকী চিকিৎসা বিজ্ঞানী আৰু এগৰাকী জাপানী চিকিৎসা বিজ্ঞানলৈ এই বছৰৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা আৰু গুৱাহাটীৰ আমিনগাঁৱত অনুষ্ঠিত বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ প্ৰথম দিনা ভাৰতৰ নেপালৰ বিৰুদ্ধে জয়লাভ নমস্কাৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা এতিয়া বিতং বাতৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয় সেৱাকাল সম্পূৰ্ণ হোৱাৰ পাছত বা স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে পেঞ্চনৰ ধন লাভ কৰিব
আজি কেবিনেটত আমি এটা যথেষ্ট ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰো আপোনালোকে জানে যে ইমান দিনে এন পি এছ অ' পি এছ ৰাজ্য চৰকাৰক ভাৰত চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 25 বছৰ কাম কৰি থকা যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট হয় তেওঁলোকক আমি পুৰণি পেঞ্চন আঁচনিৰ দৰেই আমি পেঞ্চন প্ৰদান কৰিম আৰু যিসকলে 10 বছৰ কাম কৰি তেওঁলোকে ৰিটায়াৰমেণ্ট হ'বলগীয়া হয় তেওঁলোকৰ কাৰণেও আমি পেঞ্চনৰ ব্যৱস্থা কৰিম আৰু পেঞ্চনৰ লগতে তেওঁলোকে ডিএ আদিও লাভ কৰিব আৰু এই নতুন স্কিমটোৰ নাম দিছিলে ইউনিফাইড পেঞ্চন স্কিম তাৰমানে অ' পি এছ আৰু এন পি এছ দুয়োটাৰে সামঞ্জস্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিতভাৱে পেঞ্চন প্ৰদান কৰিবলৈ ইউনিফাইড পেঞ্চন স্কিম আৰম্ভ কৰিছিল দেশৰ 4খন ৰাজ্যই ইউনিফাইড পেঞ্চন স্কিম এতিয়ালৈকে গ্ৰহণ কৰিছে আজি আমাৰ ৰাজ্য চৰকাৰেও এই ইউনিফাইড পেঞ্চন স্কিম অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এডপ্ট কৰে
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186গৰাকী সামূহিক কেডাৰক অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিটো মন্ত্ৰীসভাই অনুমোদন জনায় ৰাজ্যৰ গ্ৰামাঞ্চলত সকলো ধৰণৰ বতৰৰ উপযোগী যোগাযোগ নিশ্চিতকৰণৰ বাবে দীৰ্ঘস্থায়ী গ্ৰাম্য দলং কাৰ্যসূচীৰ বাবে মন্ত্ৰীসভাই 4,816 কোটিতকৈও অধিক টকাৰ সংশোধিত প্ৰশাসনিক ব্যয়ত অনুমোদন জনায় এই প্ৰকল্পৰ অধীনত 350খন নতুন দলং নিৰ্মাণ 103খন ঠেক পকী দলং বহল কৰা 694খন বিভিন্ন কাৰণত সংকটপূৰ্ণ দলঙৰ মেৰামতি আদিৰ কাম সামৰি লোৱা হ'ব এই বৈঠকতে 4,287 কোটি টকা ব্যয়েৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন চৌহদ নিৰ্মাণক ধৰি আন্তঃগাঁথনি উন্নয়ন বিশেষ চিকিৎসা উপলভ্যতা আৰু গুণগত মান বৃদ্ধিৰ বাবে আস্থা প্ৰকল্পত অনুমোদন জনোৱা হয় তামিলনাডুৰ দুৰ্ঘটনাত নিহত 9জন ভুক্তভোগীৰ পৰিয়াললৈ 5,00,000 টকাৰ এককালীন সাহায্য প্ৰদানতো মন্ত্ৰীসভাই অনুমোদন জনায়
ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5,00,000 টকাৰ এটা এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মই পুনৰ এবাৰ এই 9গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো
ইপিনে বৰাক উপত্যকাৰ শিলচৰত 564,50,00,000 টকা ব্যয়েৰে এটা উড়ন সেতু নিৰ্মাণ প্ৰকল্পত মন্ত্ৰীসভাই অনুমোদন জনাইছে প্ৰকল্পটোৰ অধীনত ট্ৰাংক ৰোডৰ পৰা কেপিটেল পইণ্ট হৈ ৰাঙিৰ খাৰীলৈকে এখন উড়ন সেতু নিৰ্মাণ কৰা হ'ব সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ 5 বছৰৰ পৰিৱৰ্তে 3 বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণতো মন্ত্ৰীসভাই অনুমোদন জনায় চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত 9ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত বিতৰণৰ বাবে চাইকেল ক্ৰয়ত অনুমোদন জনোৱাৰ লগতে মন্ত্ৰীসভাই স্নাতক প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল পৰিশোধৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 126,97,00,000 টকাৰ বিত্তীয় আবণ্টন দিয়ে আজিৰ বৈঠকত মাষ্টাৰ ৰোল অস্থায়ী আৰু স্থিৰ দৰমহা লাভ কৰা 1,200 31গৰাকী কৰ্মচাৰীক ন্যূনতম দৰমহা প্ৰদানতো অনুমোদন জনোৱা হয়। শিক্ষা অথবা কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা কোনো অসম সন্তানৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হলে ৰাজ্য চৰকাৰে সন্মান সহকাৰে তেওঁৰ নশ্বৰ দেহ ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব। এই উদ্দেশ্যে ৰাজ্য চৰকাৰে আজি শ্ৰদ্ধাঞ্জলি আঁচনিখন মুকলি কৰে। ৰাজ্য চৰকাৰে উল্লেখ কৰা হেল্পলাইন নম্বৰত এই বিষয়ে প্ৰতিবেদন লাভ কৰাৰ পাছত মৃতকক ৰাজ্যলৈ ঘূৰাই অনাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসম চৰকাৰে সত্যাসত্য নিৰূপণ কৰি নশ্বৰ দেহৰ অন্তিম সংস্কাৰৰ বাবে ৰাজ্যলৈ ঘূৰাই অনাৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। সুচল পৰিবহণৰ বাবে বাহনৰ লগতে অন্যান্য আনুষ্ঠানিকতাও নিশ্চিত কৰা হ'ব। জনসাধাৰণে 9181014888 নম্বৰত হোৱাটছএপ কৰি নাইবা 0361238151 আৰু 112 নম্বৰত ফোন কৰি দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব। শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত এছ আই টিয়ে আজি জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ কেয়াৰটেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্ৰয়াগ গাৰ্গকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ কৰে। এছ আই টিয়ে ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পন্নী অনিতা ডেকা মহন্তৰো আজি ভাষ্য গ্ৰহণ কৰে। ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা লোকৰ লগতে বিগত এমাহৰ পৰা দুমাহ ধৰি জুবিন গাৰ্গে যিসকল লোকৰ সৈতে যোগাযোগত আছিল সেইসকল লোকৰ এছ আই টিয়ে ভাষ্য গ্ৰহণ কৰে। কালিৰ দিনটোত এছ আই টিয়ে জুবিন গাৰ্গৰ কেইবাগৰাকী সহশিল্পী, বাদ্যযন্ত্ৰী, দেহৰক্ষী, বাহন চালকৰ লগতে কেইবাগৰাকীও অভিনেত্ৰী আৰু সাংবাদিকৰো ভাষ্য গ্ৰহণ কৰিছিল। আনহাতে মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেলত কোৱা অনুসৰি ছিংগাপুৰৰ প্ৰৱাসী ভাৰতীয় ৰূপকমল কলিতা কাইলৈ ভাৰতলৈ আহিব। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়টখনত থকা ৰূপকমল কলিতাই ছিংগাপুৰৰ পৰাই কাইলৈ অহাৰ কথা চি আই ডিক জনাইছে। ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰী শ্ৰী লক্ষ্মীদেৱীৰ পূজা আজি সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হৈছে। ভক্তসকলে ঘৰে ঘৰে নৈবেদ্য ধূপ দীপ আগবঢ়াই নিজ নিজ গৃহলৈ ঐশ্বৰ্য বিভূতি আগমনৰ কামনা কৰিছে। কোনো কোনো ঠাইত ৰাজহুৱাভাৱেও লক্ষ্মীদেৱীৰ পূজাৰ আয়োজন কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে এইবাৰৰ ৰাজহুৱা লক্ষ্মী পূজাসমূহো কিছু স্তিমিত হোৱা পৰিলক্ষিত হৈছে। ডিব্ৰুগড় মহানগৰৰ বজাৰৰ লগতে উপকণ্ঠ অঞ্চলৰ বজাৰসমূহত আজি পুৱাৰে পৰা লক্ষ্মীদেৱীৰ প্ৰতিমা, পূজা সামগ্ৰী ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ দেখা যায়। ঘৰে ঘৰে দেৱী লক্ষ্মীক আৰাধনাৰ লগতে সাৰ্বজনীন লক্ষ্মী মন্দিৰ আৰু বিভিন্ন দুৰ্গাপূজা মণ্ডপতো লক্ষ্মীদেৱীৰ পূজা অৰ্চনা চলিছে। গুৱাহাটী মহানগৰীৰ বেলতলাৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ, গণেশগুৰি লক্ষ্মী মন্দিৰকে ধৰি বিভিন্ন মন্দিৰ আৰু নামঘৰ আদিতো এই পূজাৰ আয়োজন চলিছে। সন্ধিয়াৰ ভাগত নাম প্ৰসংগ আৰু ভোগ বিতৰণ অনুষ্ঠিত হ'ব। চিৰাং জিলাৰ বিজনীৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱ আজিৰে পৰা 14-দিনীয়া কাৰ্যসূচীৰে ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে বিজনী অঞ্চলত শাৰদীয় দুৰ্গোৎসৱতকৈও এই লক্ষ্মী পূজা অধিক আড়ম্বৰেৰে আয়োজন কৰা হয়। ধুবুৰী, গোৱালপাৰা, বাক্সা, কাছাৰ, কামৰূপ, বজালী আদি জিলাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজা অনুষ্ঠিত হৈছে বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। আজি লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত ৰাস উৎসৱৰ আখৰা আৰম্ভ হৈছে। মাজুলীৰ কেইবাখনো সত্ৰ আৰু ৰংগমঞ্চত আজি আধ্যামিক পৰম্পৰা ৰক্ষা কৰি নাম প্ৰসংগৰে আনুষ্ঠানিকভাৱে নাটমেলা হয়। ইয়াৰ লগে লগে মাজুলীৰ বিভিন্ন প্ৰান্তৰ খোল, তাল আৰু বাহিৰে মুখৰিত হৈ পৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ঋতুপৰ্ণা বৰাই।
মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ দিশত যুগান্তকাৰী আৱিষ্কাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী মেৰী ইব্ৰাংকো আৰু ফ্ৰেড ৰেমছডেলৰ লগতে জাপানৰ ছিমন ছাকাগুচিক 2025 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে আমাৰ শৰীৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰা সহস্ৰাধিক অণুজীৱৰ পৰা ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে কেনেদৰে আমাক সুৰক্ষিত কৰি ৰাখে সেই দিশত কৰা আৱিষ্কাৰৰ বাবে বিজ্ঞানীসকলক নোবেল বঁটাৰ বাবে বাছনি কৰা হৈছে। আজি ছুইডেনৰ ষ্টকহোমত অনুষ্ঠিত এটা অনুষ্ঠানত নোবেল কমিটীয়ে তিনিওগৰাকী বিজ্ঞানীকে টি কোষ চিনাক্ত কৰাৰ বাবে সন্মানিত কৰে। এই কোষ হৈছে শৰীৰৰ নিজা কলাবোৰৰ আক্ৰমণক ৰোগ প্ৰতিৰোধ প্ৰণালীৰ বাধা দিয়া মূল উপাদান। এই আৱিষ্কাৰৰ ফলত অটো ইমিউন ৰোগ, কৰ্কট ৰোগ আৰু অংগ সংৰোপণৰ ক্ষেত্ৰতো নতুন চিকিৎসাৰ পথ প্ৰশস্ত হৈছে। বিশ্বজুৰি সমাদৃত তেওঁলোকৰ এই কৰ্মই এতিয়া বিশ্বজুৰি চিকিৎসা সেৱাৰ বিভিন্ন কৌশলসমূহক প্ৰভাৱিত কৰিছে, লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় বিভিন্ন সমস্যাতো ৰোগীৰ ফলাফল যথেষ্ট উন্নত হোৱাৰ আশা কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে উত্তৰবংগত হোৱা প্ৰবল বানৰ বাবে 9খন ৰেলৰ যাত্ৰা বাতিল কৰিছে। এই ৰেলগাড়ী কেইখনৰ ভিতৰত আনন্দ বিহাৰ আৰু কামাখ্যাৰ মাজত চলাচল কৰা 15622 নম্বৰৰ সাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ী আৰু তিনিচুকীয়া অমৃতসৰৰ মাজত চলাচল কৰা 15934 এক্সপ্ৰেছ, 19306 কামাখ্যা ডঃ আম্বেদকাৰ নগৰ এক্সপ্ৰেছ, 15703 নিউ জলপাইগুৰি বঙাইগাঁও এক্সপ্ৰেছ আৰু 75725 শিলিগুৰি বঙাইগাঁও এক্সপ্ৰেছ কেইখনো আছে। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা দেশৰ বাকী অংশলৈ চলাচল কৰা কেইবাখনো দূৰণিবতীয়া ৰেলগাড়ীৰ যাত্ৰাপথৰো সালসলনি ঘটোৱা হৈছে। উল্লেখযোগ্য যে হিমালয়ৰ উচ্চ অংশত হোৱা প্ৰবল বৰষুণৰ ফলত উত্তৰবংগ আৰু ছিকিমৰ প্ৰায়বোৰ নদী ফেনে ফুটুকাৰে বাঢ়ি সমগ্ৰ অঞ্চলটো অভূতপূৰ্ব বানৰ কবলত পৰিছে। তিস্তা আৰু তৰ্চা নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ভালেখিনি ওপৰেৰে বৈ থকাৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ লগতে পথ আৰু ৰেল যোগাযোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ছিকিম আৰু দাৰ্জিলিঙত প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে 23জন লোকৰ মৃত্যু হৈছে। উত্তৰবংগৰ মিৰিকত উদ্ধাৰ অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, সেনাবাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষী বাহিনীৰ লোকক নিয়োজিত কৰা হৈছে। অসমকে ধৰি বিভিন্ন অঞ্চলৰ পৰা মিৰিকলৈ যোৱা পৰ্যটকসকলক উদ্ধাৰৰ বাবে দিনে নিশাই অভিযান চলাই থকা হৈছে। ভূমিস্খলনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত শিলিগুৰি আৰু দাৰ্জিলিঙৰ মাজৰ 110 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আজি পুৱাৰ ভাগত আংশিকভাৱে মুকলি কৰা হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি উচ্চপদস্থ বিষয়াসকলৰ সৈতে দাৰ্জিলিং অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। সেই অনুসৰি অহা 6 আৰু 11 নৱেম্বৰত দুটা পৰ্যায়ত 243জনীয়া বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আজি আবেলি নতুন দিল্লীত এই নিৰ্বাচনৰ সূচীৰ বিষয়ে ঘোষণা কৰে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে এই মাহৰ 10 তাৰিখে অধিসূচনা জাৰি কৰা হ'ব। 17 অক্টোবৰ হ'ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 11 নৱেম্বৰত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অহা 13 অক্টোবৰত অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত 20 অক্টোবৰ হ'ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 14 নৱেম্বৰত ভোটগণনা কৰা হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে আজিৰে পৰা ৰাজ্যখনত আৰ্হি আচৰণ বিধি বলবৎ হৈছে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 161 সংখ্যক উপজা দিন আজি শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। উল্লেখযোগ্য যে 1864 চনৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা ৰসৰাজ বেজবৰুৱাৰ জন্ম হৈছিল আৰু সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই 2021 চনৰ পৰা লক্ষ্মী পূৰ্ণিমাৰ দিনটোত এই দিৱস উদযাপন কৰি আহিছে। এই উপলক্ষে আজি পুৱা সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত বিশ্ববিদ্যালয়খনৰ যোৰহাট চৌহদত 3দিনীয়া বিশেষ দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী আজি আৰম্ভ হৈছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আয়োজিত এই প্ৰশিক্ষণত 8খন জিলাৰ 60গৰাকী নিৰ্বাচিত কৃষকে অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰত উদ্যান শস্য, মাটিৰ জৈৱিক আৰু কীটনাশক শীৰ্ষক বিষয়ৰ প্ৰশিক্ষণ আৰম্ভ হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক সংগীতা শৰ্মাৰ পৰা।
গুৱাহাটীৰ আমিনগাঁৱত আজিৰে পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনৰ প্ৰথম দিনাই আয়োজক দেশ ভাৰতে নেপালৰ বিৰুদ্ধে জয়েৰে অভিযান আৰম্ভ কৰিছে। কাইলৈ ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। পৰৱৰ্তী ৰাউণ্ডত ভাৰত 14বাৰৰ চেম্পিয়ন চীন অথবা বেডমিণ্টনৰ অন্যতম শক্তিশালী দেশ জাপান, থাইলেণ্ড বা ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে 17 বছৰৰ পাছত ভাৰতত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত চীন, জাপান, ছিংগাপুৰ, ফিলিপিনছ, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফ্ৰান্স, নেডাৰলেণ্ডছ, অষ্ট্ৰেলিয়া, কানাডা আৰু ডেনমাৰ্ককে ধৰি 43খন দেশৰ 452গৰাকী খেলুৱৈয়ে অংশ লৈছে। প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে 9খন বেডমিণ্টন কোৰ্ট সাজু কৰি তোলা হৈছে। অহা 19 অক্টোবৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। ICC এদিনীয়া মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ইন্দোৰত অনুষ্ঠিত খেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 232 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ পূৰ্বে টছত জিকি নিউজিলেণ্ডে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দলটোৱে 47 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 231 ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ছফি ডিভাইনে সৰ্বাধিক 85 আৰু ব্ৰুক হলিডে 45 ৰাণৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ এন লাম্বাই সৰ্বাধিক 4টা উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তনত অনুমোদন, শিক্ষা অথবা কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা কোনো অসম সন্তানৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হলে তেওঁৰ নশ্বৰ দেহ ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থাৰে ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনি মুকলি, জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত SIT প্ৰয়াত শিল্পীগৰাকীৰ সৈতে বিভিন্ন প্ৰকাৰে জড়িত থকা কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ আমেৰিকাৰ দুগৰাকী চিকিৎসা বিজ্ঞানী আৰু এগৰাকী জাপানী চিকিৎসা বিজ্ঞানীলৈ এই বছৰৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা আৰু গুৱাহাটীৰ আমিনগাঁৱত অনুষ্ঠিত বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ প্ৰথম দিনা ভাৰতৰ নেপালৰ বিৰুদ্ধে জয়লাভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।